চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদিহে আজি প্ৰথমবাৰৰ বাবে শুনিছে, শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। যদিহে আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহ'লে আজিয়ে লিখিবচোন। যদি আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহ'লে আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ ঠিকনাটো হয়তো আপোনাৰ মনত আছে, তথাপি আকৌ এবাৰ কৈ দিছোঁ।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু বাইবেলৰ এতিয়া কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হগ্গয় ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আমি চমুকৈ হগ্গয় বুলিয়েই কওঁ। যোৱা অনুষ্ঠানত আমি এই হগ্গয় ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আপুনি শুনিছিল নে বাৰু? আজিৰ অনুষ্ঠানত আমি হগ্গয় ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ, কাৰণ তোমাৰ বাক্য অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ, তোমাক ওচৰৰ পৰা লগ পাবলৈ এই সুন্দৰ সময়, এই সুন্দৰ সুযোগ তুমি আমাক দান কৰিছা। প্ৰভু, এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। তেওঁলোকক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। কোনো যদি দুখত আছে, তুমি তোমাৰ আনন্দ দিয়া। কোনো যদি বেমাৰত আছে, তুমি সুস্থতা প্ৰদান কৰা। তোমাৰ শান্তিজনক উপস্থিতি প্ৰতিজনক উপলব্ধি কৰিবলৈ দিয়া। তেওঁলোকৰ জীৱনৰ সকলো দিশতে তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা। এতিয়া প্ৰভু, তোমাৰ বাক্য আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাক সহায় কৰা যাতে তোমাৰ বাক্য আমি বুজি পাব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি তুমি যি দান সকলোৰে বাবে আগবঢ়াইছা, সেই দানৰ তাৎপৰ্য বুজি পাবলৈ আমাৰ চকু তুমি মুকলি কৰা। কিয়নো এই প্ৰাৰ্থনা ক্ৰুচত আমাৰ হকে প্ৰাণ দি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰা
মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, বাবিল দেশৰ পৰা মুকলি হৈ অহা ইছৰাইলীয় লোকবিলাকে জেৰুচালেমৰ মন্দিৰটো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু কিছুমান মানুহে আগৰ ছলোমন ৰজাই সজা মন্দিৰটোৰ তুলনাত সেই নতুনকৈ সজা মন্দিৰটো একোৱেই নহয় বুলি কোৱাত মানুহবিলাক হতাশ হৈ পৰিছিল। তেতিয়া ঈশ্বৰে কি কৰিলে বাৰু? আমি বাইবেলৰ পৰা চাওঁ, হগ্গই ভাৱবাদীৰ পুস্তক 2:4 পঢ়ি দিম, যদিহে লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। হগ্গই 2:4, কিন্তু যিহুৱাই কৈছে, হে জৰুব্বাবিল, তুমি বলৱান হোৱা, যিহু চাদকৰ পুত্ৰ হে যিহুচুৱা প্ৰধান পুৰোহিত, তুমি বলৱান হোৱা। আৰু যিহুৱাই কৈছে, হে দেশৰ আটাই লোকবিলাক, তোমালোক বলৱান হোৱা আৰু কাৰ্য কৰা, কিয়নো বাহিনীবিলাকৰ যিহুৱাই কৈছে। ঈশ্বৰে ইয়াত যিটো প্ৰত্যাহ্বান দিছে, এই প্ৰত্যাহ্বানটো দুই ধৰণৰ। তেওঁ প্ৰথমতে কৈছে বলৱান হোৱা, আৰু তিনিবাৰ ঈশ্বৰে বলৱান হোৱা, বলৱান হোৱা বুলি কৈছে। তেওঁ ৰাজনৈতিক শাসক জৰুব্বাবিলক বলৱান হ'বলৈ কৈছে, তেওঁ ধৰ্মীয় নেতা যিহুচুৱাকো বলৱান হ'বলৈ কৈছে, আৰু তাৰ পাছত যেতিয়া তেওঁ সাধাৰণ মানুহখিনিক কৈছে, তেওঁৰ নতুন কিবা ক'বলগীয়া আছেনে? নাই, একে কথাই তেওঁ কৈছে, বলৱান হোৱা। এইটো দেখাত অতি সৰল কিন্তু অতি প্ৰয়োজনীয় কথা। প্ৰিয় শ্ৰোতা, আমি এখন ডাঙৰ মন্দ জগতত আজি বাস কৰি আছো, আমিনো উৎসাহ ক'ৰ পৰা পাব পাৰোঁ? অনেক ঠাইত ঈশ্বৰৰ কাম হৈ আছে যদিও খুব কম পৰিমাণত আৰু দেখাত অতি নগণ্য যেনহে আমাৰ লাগে। সমস্যাটোৰ সমাধান ক'ত? তাৰ সমাধান ঈশ্বৰে আমাক এনেদৰে দিছে, শেষতে প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা, ইফিচিয়া 6:10। আমি এই কথাটো বুজি পাব লাগিব যে আমি একো কৰিব নোৱাৰোঁ, কিন্তু ঈশ্বৰে বহু কিবা কিবি কৰিব পাৰে। প্ৰভুত বলৱান হোৱা, এইটো নিশ্চয় অতি সুন্দৰ কথা, অতি গুৰুত্বপূৰ্ণ কথা, নহয়নে বাৰু? আকৌ ইব্ৰী পুস্তকৰ 11:34 এইবুলি লিখা হৈছে, তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে, দুৰ্বলতাৰ পৰাও বলৱন্ত হ'ল, যুদ্ধত পৰাক্ৰমী হ'ল, অন্য জাতীয়বিলাকৰ সৈন্যবোৰক হৰুৱালে। ঈশ্বৰত বিশ্বাস কৰাসকলে এনে কৰিব পাৰিছিল। ঈশ্বৰে জগতৰ দুৰ্বলসকলকেই বাছি লয় বুলি জানো কোৱা নাই। ঈশ্বৰে সুন্দৰ সুন্দৰ ডাঙৰ অট্টালিকা বাছি নলয়। তেওঁ ওপৰত ওখ ওখ ষ্টিপল থকা প্ৰাসাদোপম ঘৰবোৰ বাছি নলয়। তেনেকুৱা ঠাইবোৰত বিশেষ একো ডাঙৰ ঘটনা আজি ঘটি থকা নাই, কিন্তু নগৰৰ উপকণ্ঠ অঞ্চলবোৰতহে ঈশ্বৰৰ আচৰিত আচৰিত কাৰ্য ঘটি থকা আমি দেখিবলৈ শুনিবলৈ পাই থাকোঁ। আৰু বহুতো সৰু সৰু গীৰ্জাঘৰবোৰহে মানুহেৰে ভৰি থাকে, নহয়নে বাৰু? আমি এই কথা ক'ব পাৰোঁ কাৰণ আমি সৰু ডাঙৰ বহুতো ঠাই ঘূৰি ফুৰাৰ অভিজ্ঞতা আছে, আৰু চুকে কোণে ক'ত কি ঘটি আছে সেইবোৰ জনাৰ সুবিধাও আমি পাওঁ। এবাৰ এজন মানুহে পশ্চিমীয়া দেশ এখনৰ অতি বিখ্যাত গীৰ্জাঘৰ এটা চাবলৈ গৈছিল। এসময়ত সেই গীৰ্জাঘৰটোত সপ্তাহত 3 বাৰকৈ উপাসনা গীৰ্জা চলিছিল, আৰু কেইবা হাজাৰো মানুহ তাত বহিছিল। কিন্তু সেই মানুহজনে দেওবাৰে সন্ধিয়া যেতিয়া সেই গীৰ্জাঘৰলৈ গৈছিল, তেতিয়া 200তকৈ বেছি মানুহ তাত নাছিল। সেই প্ৰকাণ্ড চালে চকুৰোৱা অট্টালিকাৰ নিচিনা গীৰ্জাঘৰটো আগৰ নিচিনা শক্তিশালী হৈ থকা আৰু নাছিল। সেই একেধৰণৰ কথা আজি আন বহুতো ডাঙৰ ডাঙৰ নগৰৰ গীৰ্জা কিছুমানৰ ক্ষেত্ৰতো খাটে। ডাঙৰ ডাঙৰ গীৰ্জাঘৰ, সুন্দৰ সুন্দৰ বহা আসন, কিন্তু প্ৰায় খালী। আনহাতে আমি কিছুমান সৰু সৰু ঠাইৰ গীৰ্জাঘৰো দেখিছোঁ, পিছপৰা গাঁও অঞ্চলৰ গীৰ্জাঘৰো দেখিছোঁ, আৰু তেনেকুৱা গীৰ্জাঘৰ মানুহেৰে ঠাহ খাই থকাও আমি দেখিছোঁ। অৰ্থাৎ আমি এইটোৱে বুজাব খুজিছোঁ, এইটোৱে ক'ব খুজিছোঁ যে গীৰ্জাঘৰটো কিমান ডাঙৰ বা কিমান ধুনীয়া সেইটো আচল কথা নহয়, ঈশ্বৰে সেইটোলৈ নাচায়। প্ৰিয় শ্ৰোতা, আজি আমি প্ৰভূত শক্তিশালী হ'ব লাগিব। এই কথাটো ঈশ্বৰৰ বাক্যত বহুবাৰ উল্লেখ কৰা হৈছে। ডেকা পালক তিমঠিলৈ পাচনি পৌলে এইবুলি লিখিছিল, এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীশুত থকা অনুগ্ৰহত তুমি বলৱান হোৱা। দ্বিতীয় তিমঠিয় 2:1 এই দ্বিতীয় তিমঠিয় পত্ৰখন পাচনি পৌলৰ বিদায়বাণীৰ নিচিনা। তেওঁৰ বিশ্বাসৰ পুত্ৰ তিমঠিলৈ তেওঁ লিখিছে, তুমি ঈশ্বৰৰ সন্তান, গতিকে এতিয়া শক্তিমন্ত হোৱা। এইটো নিশ্চয় অতি উৎসাহজনক কথা, নহয়নে বাৰু? কোনোবাই কেতিয়াবা ক'ব পাৰে, মোৰ পৰিচৰ্যাটো ইমান সাধাৰণ আৰু মই কাম কৰা মানুহখিনিৰ সংখ্যা ইমান কম যে দেখাত মোৰ একো কাম নোহোৱা যেনেই লাগে। প্ৰিয় শ্ৰোতা, আপুনি যদি তেনেদৰে ভাবে তেনেহ'লে ছয়তানেহে আপোনাক তেনেদৰে কৈ আছে। ছয়তানৰ কথালৈ কাণ নিদিব, ঈশ্বৰেহে ফিতাডাল লৈ জুখিব আৰু কোন ডাঙৰ কোন সৰু, কাৰ কাম মহৎ কাৰ সাধাৰণ সেইটো ঈশ্বৰেহে ক'ব। আজি বহুতো লোকে খেৰৰ দোম সাজি আছে আৰু সেইবোৰ দেখাত যথেষ্ট চকুত লগা যেনেই লাগে। কেতিয়াবা আমাৰো ভয় লাগে, কিজানিবা আমি খেৰৰ ঘৰে সাজি আছো। অৱশ্যে তাৰ মাজত দুই এচপৰা সোণো থাকিব পাৰে, কিন্তু খেৰৰ লগত একে ৰং হোৱা বাবে সোণ আমি বিচাৰি নাপাবও পাৰোঁ। মুঠতে ঈশ্বৰে আমাক এই কথাটো পৰিষ্কাৰ কৰি দিছে যে আকাৰ বা আকৃতিটো আচল কথা নহয়। ঈশ্বৰে আজি আপোনাক মোক এইবুলি কৈ আছে, তোমালোকে পৰ দি থাকা, বিশ্বাসত সুস্থিৰ হোৱা, পুৰুষালী দেখুওৱা, শক্তিমন্ত হোৱা। 1 কৰিন্থিয় 16:13 আৰু পাচনি পৌলে এই কথাখিনি লিখিছিল কৰিন্থত থকা কিছুমান নতুন বিশ্বাসকাৰীলৈ। তেওঁলোকক কৈছিল, কেঁচুৱাৰ নিচিনা নহৈ কেঁচুৱাৰ বিচনা এৰিবলৈ, কেঁচুৱাৰ চকী এৰিবলৈ আৰু বৃদ্ধি পাবলৈ। প্ৰভূত বলৱান হওক। প্ৰিয় শ্ৰোতা, আজি ঈশ্বৰৰ কাম কৰাত আমি এইদৰে বলৱান হোৱাটো অতি প্ৰয়োজন। কৰিন্থিয়া বিশ্বাসকাৰীসকললৈ পাচনি পৌলে এইবুলি কৈয়ে সামৰা নাছিল, তেওঁলোকৰ প্ৰতি তেওঁ দ্বিতীয় পত্ৰ এখনো লিখিছিল আৰু তাত তেওঁ এইবুলি কৈছিল। 2 কৰিন্থিয় 10:4 পঢ়ি দিম, শুনিবচোন। কিয়নো আমাৰ যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ মাংসিক নহয়, কিন্তু দুৰ্গ ভাঙিবলৈকো ঈশ্বৰৰ আগত বলৱান। এজন বিখ্যাত মানুহে এইবুলি কৈছিল, মই এখন ডাঙৰ চহৰৰ এটা বিখ্যাত মণ্ডলীৰ পালক কাম কৰাৰ সুবিধা পাইছিলোঁ আৰু সেই মণ্ডলীত আগতে বহু বিখ্যাত বিখ্যাত মানুহে পালক কাম কৰি গৈছিল। তেওঁলোকে আগতে কৰি যোৱা সকলোবিলাক কাম মই সম্পূৰ্ণৰূপে সমৰ্থন নকৰিলেও তেওঁলোক সকলোৰে প্ৰতি মোৰ যথেষ্ট শ্ৰদ্ধা আছিল। তেওঁলোক খুব বিখ্যাত শিক্ষক প্ৰচাৰক আছিল আৰু সেই মণ্ডলীৰ প্ৰতিষ্ঠাতা পালকজন পৃথিৱী বিখ্যাত লোক। মই সেই মণ্ডলীৰ পুলপিতত উঠি কিবা কথা কোৱাৰ আগতে সদায় ঈশ্বৰলৈ চাই প্ৰাৰ্থনা কৰি কৈছিলো, প্ৰভু, মই অসমৰ্থ, মই এই কামৰ বাবে অনুপযুক্ত, মই আজি তোমাৰ সহায় ভিক্ষা কৰিছো। প্ৰিয় শ্ৰোতা, আজি আমি ঈশ্বৰক ধন্যবাদ দিব পাৰোঁ যে আমাৰ দুৰ্বলতাতেই তেওঁ আমাক সবল কৰিব পাৰে, কাৰণ আমাৰ যুঁজ বাগৰৰ অস্ত্ৰবোৰ মাংসিক বা জাগতিক নহয়, কিন্তু ঈশ্বৰৰ শক্তিৰে আমি অতি শক্তিশালী দুৰ্গবোৰো বগৰাই দিব পাৰোঁ। সেই লোকজনে প্ৰায়েই এইবুলি প্ৰাৰ্থনা কৰিছিল, প্ৰভু, আজি যদি কিবা ঘটে সেইটো আপুনিয়েই কৰিব লাগিব, কাৰণ আপুনি আৰু মই জানো যে মই অকলে একো কৰিব নোৱাৰোঁ। দ্বিতীয় কৰিন্থিয়া 10 নম্বৰ অধ্যায়ৰ 5 আৰু 6 নম্বৰ পদত পাচনি পৌলে এইবুলি কৈছে, আমি মনৰ তৰ্ক বিতৰ্ক আৰু ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা ওখ বিষয় সকলোকে ভাঙি পেলাই সকলো কল্পনাক বন্দী কৰি খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছো, আৰু তোমালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হলে সকলো অবাধ্যতাৰ প্ৰতিকাৰ সাধিবলৈ যুগুত হৈ আছো। অৰ্থাৎ আন কথাত আমি এইবুলিও ক'ব পাৰোঁ, আপুনি যে ঈশ্বৰৰ বাধ্য হৈ চলিছে সেইটো নিশ্চিত কৰক। আপোনাৰ কামটো ডাঙৰ নে সৰু সেইটো আচল কথা নহয়, আমি মনত ৰখা উচিত বলৱান হোৱা। ঈশ্বৰে ইছৰাইল লোকবিলাকক কৈছিল, এইটো সঁচা যে আগৰ মন্দিৰটোৰ তুলনাত এই নৱনিৰ্মিত মন্দিৰটো বেছি ধুনীয়া আৰু চকুত লগা নহয়, মই সেইটো জানো, কিন্তু বলৱান হোৱা, মই তোমালোকক এইটোৱেই প্ৰত্যাহ্বান জনাইছো। তেওঁ 3 বাৰ কৈছিল, বলৱান হোৱা, বলৱান হোৱা, বলৱান হোৱা। ঈশ্বৰে দিয়া প্ৰত্যাহ্বানটোৰ দ্বিতীয় শব্দটো আছিল আৰু কাম কৰি যোৱা, কেৱল মাত্ৰ কামটোত লাগি থকা। কোনে সকলোতকৈ ভাল কাম কৰি আছে তাৰ বিচাৰটো ঈশ্বৰেই কৰক। যেতিয়া আমি স্বৰ্গত খ্ৰীষ্টৰ সন্মুখত থিয় দিম, তেতিয়া কিজানি আমি জানিব পাৰিম যে আমি জনা বহুতো বিখ্যাত বিখ্যাত শিক্ষক, প্ৰচাৰক, সংস্কাৰক আদিৰ দিনত আচলতে তেওঁলোকতকৈও বেছি ভাল কাম কৰা আন মানুহো আছিল, যিসকলৰ নাম হয়তো আজি আমি কোনেও জনা নাই। আজিও তেনেকুৱা বহুতো অজ্ঞাত মানুহ আছে যিসকলে বহুত বিখ্যাত মানুহতকৈ কিজানি ভাল কাম কৰি আছে। এজন পালকে তেওঁৰ মণ্ডলীৰ লোকসকলক এবাৰ এইবুলি কৈছিল, যেতিয়া এদিন আমি খ্ৰীষ্টৰ সন্মুখত থিয় দিম, তেতিয়া তেওঁ কিজানি কোনো এগৰাকী মহিলাক আগলৈ মাতিব আৰু ক'ব, অমুকা পালক থকা সময়ত এই মহিলাগৰাকী সেই মণ্ডলীটোৰ এগৰাকী সভ্যা আছিল আৰু তেওঁকেই সকলোতকৈ বেছি সন্মান দিয়া উচিত, মই এই মহিলাগৰাকীকেই পুৰস্কাৰ দিম। তেতিয়া মই আপোনালোকক যদি সুধো, আপোনালোকে সেই মহিলাগৰাকীক চিনি পাইছেনে, আপোনালোকে কিজানি ক'ব, নাই, আমি কেতিয়াও তেওঁৰ কথা শুনা নাই, তেওঁ আনে চিনি নোপোৱা, নাম নথকা এগৰাকী সদস্য মাত্ৰ। সেই মহিলাগৰাকীৰ একো নাছিল, কেৱল মাত্ৰ এটি সৰু সন্তান আছিল। তেওঁক স্বামীয়ে এৰি গৈছিল আৰু তেওঁ সেই সন্তানটিক অকলে তুলি তালি ডাঙৰ দীঘল কৰিছিল। তাৰ পাছত তেওঁ সেই সন্তানটিক মিছন কাৰ্যৰ বাবে পঠিয়াই দিছিল আৰু সেই সন্তানটিয়ে অতি চমকপ্ৰদ কাম কৰিছিল। সেই মহিলাগৰাকী অতি বিশ্বাসী মহিলা আছিল। তেওঁ হাজাৰ হাজাৰ মানুহৰ আগত কথা ক'বলৈ সুবিধা পোৱা নাছিল, কিন্তু মাত্ৰ এজনৰ আগতহে তেওঁ খ্ৰীষ্টৰ কথা ক'বলৈ সুযোগ পাইছিল, অৰ্থাৎ নিজৰ সন্তানটিৰ আগত, আৰু তেওঁক ঈশ্বৰে মাত্ৰ সেই কামটোকেই কৰিবলৈ দিছিল। প্ৰিয় শ্ৰোতা, যিদিনা আমি প্ৰভু যীশুৰ আগত থিয় দিম, আমাৰ বহুতৰেই হয়তো চকু মুকলি হ'ব। ঈশ্বৰে কৈছে, বলৱান হোৱা, কাম কৰা। ঈশ্বৰে আমাক যি কৰিবলৈ দিছে তাতেই সম্পূৰ্ণ মন দি বিশ্বস্ততাৰে কাম কৰি যাব লাগে, নহয়নে বাৰু? আৰু ইয়াত আমি পাইছো ঈশ্বৰৰ মনোমোহা আশ্বাসবাণী, কিয়নো বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই তোমালোকৰ সংগত আছো। আচলতে চলোমন ৰজাই সজা সেই মন্দিৰটো ধ্বংস হোৱাৰ আগতেই সেই মন্দিৰটোৰ পৰা ঈশ্বৰৰ চাকিনা গৌৰৱ, অৰ্থাৎ ঈশ্বৰৰ উপস্থিতি আঁতৰি গৈছিল। আমি ভাবোঁ মনচি ৰজা হোৱাৰ দিনতেই সেই চাকিনা গৌৰৱ সেই মন্দিৰৰ পৰা আঁতৰি গৈছিল। মনচি এনে কু আচৰণ কৰা মন্দ ৰজা আছিল যে তেওঁৰ দিনত ইছৰাইল জাতি ইমান অধঃপতিত হৈছিল যে আগতে কেতিয়াও ইমান তললৈ নমা নাছিল। যদিহে তেওঁৰ দিনত চাকিনা গৌৰৱ আঁতৰি যোৱা নাছিল, আন কোন সময়ত আঁতৰি যাব পাৰে আমি অনুমান কৰিব নোৱাৰো। আমি যিমান দূৰ বুজি পাওঁ, ইনাচেক মহিমা, অৰ্থাৎ ঈশ্বৰৰ দৃশ্যমান উপস্থিতিয়ে সেই মন্দিৰ পৰিত্যাগ কৰিছিল বাবিলনীয়াবিলাকে মন্দিৰটো ধ্বংস কৰাৰ প্ৰায় 125 বছৰ আগতে। গতিকে হগ্গয়ৰ দিনৰ যি বৃদ্ধ লোকসকলে ছলোমন ৰজাৰ সেই সুন্দৰ মন্দিৰটো দেখা বুলি গৌৰৱ কৰিছিল, তেওঁলোকে আচলতে সেই মন্দিৰটোৰ বাহ্যিক সৌন্দৰ্যটোহে দেখিছিল। ছাকিনা গৌৰৱ তাৰ বহুদিন আগতেই সেই মন্দিৰৰ পৰা আঁতৰি গৈছিল। এই বিষয়ে সন্দেহ নাই যে ছলোমনৰ মন্দিৰটো দেখাত অতি সুন্দৰ আছিল। সেই ঠাইত এতিয়া এটা আন ধৰ্মীয় উপাসনা গৃহ আছে আৰু তাত এটা সোণৰ সৌধ আছে। সেইটো দূৰৰ পৰা চালে একেবাৰে ৰ'দত চিকমিকাই থাকে। ছলোমনৰ দ্বাৰা নিৰ্মিত মন্দিৰটো নিশ্চয় তাতকৈও চালে চকুৰোৱা আছিল। চাৰিওপিনে সোণৰ পতা লগোৱা অতি চমকপ্ৰদ মন্দিৰ আছিল। গতিকে হগ্গয়ৰ দিনত সাজিব ধৰা সেই মন্দিৰটো তাৰ লগত তুলনাই নহয়। কিন্তু ঈশ্বৰে ছলোমনৰ মন্দিৰ, জৰুব্বাবিলৰ দ্বাৰা নিৰ্মিত সেই মন্দিৰ আৰু তাৰ পাছত হেৰোদ ৰজাই সজোৱা মন্দিৰ একেটা দৃষ্টিৰেই চায় আৰু একেটা মন্দিৰ বুলিয়েই ধৰে, তিনিটা মন্দিৰ বুলি ঈশ্বৰে নাচায়। আৰু এই মন্দিৰলৈকে প্ৰভু যীশুখ্ৰীষ্ট আহিব, কাৰণ খ্ৰীষ্টই আচলতে সেই ছাকিনা গৌৰৱ। তেওঁ মাংস ৰূপত প্ৰকাশ হোৱা ঈশ্বৰ। পাচনি জোহনে কৈছিল, আমি তেওঁৰ গৌৰৱ দেখিলো, তেওঁৰ মহিমা দেখিলো। সেই গৌৰৱ মানৱ মাংসৰ আৱৰণত আছিল আৰু প্ৰভু যীশু সেই মন্দিৰত সোমাইছিল এবাৰ নহয় কেইবাবাৰো। গতিকে ঈশ্বৰে হগ্গয় ভাৱবাদীৰ দিনৰ সেই হতাশ নিৰ্মাণকৰ্তাবিলাকক কৈছে, হয় তোমালোকে নিৰ্মাণ কৰি থকা এই সাধাৰণ ঘৰটো একোৱেই নহয়, কিন্তু মই তোমালোকৰ সংগত আছো। প্ৰিয় শ্ৰোতা, এটা প্ৰকাণ্ড চকুত লগা ঘৰ থাকিও তাত ঈশ্বৰৰ কোনো উপস্থিতি নথকাতকৈ সাধাৰণ ঘৰ এটা হলেও যথেষ্ট, তাত যদি ঈশ্বৰৰ উপস্থিতি থাকে, নহয়নে? ঠিক একেদৰে আজি আমাৰ ডাঙৰ ডাঙৰ গীৰ্জাঘৰ থাকিও লাভ নাই যদিহে সেইবোৰ খালী থাকে, কিন্তু সাধাৰণ গীৰ্জাঘৰ এটাও ভাল যদিহে মানুহেৰে ভৰি থাকে আৰু যদিহে তাত কোনো বিশ্বস্ত পালকে প্ৰকৃত অৰ্থত ঈশ্বৰৰ বাক্য বিলাই থাকে, নহয়নে বাৰু? প্ৰিয় শ্ৰোতা, কোনটো আচল, কোনটো আচল নহয়, কোনটো প্ৰয়োজনীয়, কোনটো প্ৰয়োজনীয় নহয়, সেই বিষয়ে আমি ভালদৰে বুজি পোৱা উচিত। কোনটোত ঈশ্বৰৰ আশীৰ্বাদ আছে, কোনটোত নাই, আমি ভালদৰে জনা উচিত। আহক এতিয়া পাঁচ নম্বৰ পদটো চাওঁ। ইয়াত এনেদৰে লিখা আছে, তোমালোক মিছৰৰ পৰা ওলাই অহা কালত তোমালোকৰ লগত মই স্থিৰ কৰা নিয়মৰ দৰে মই তোমালোকৰ লগত আছো আৰু মোৰ আত্মাই তোমালোকৰ মাজত অৱস্থিতি কৰিছে, তোমালোকে ভয় নকৰিবা। যদিও নতুন গৃহটো বেছি চকুত লগা নহয়, কিন্তু ঈশ্বৰে কৈছে মই তোমালোকৰ লগত আছো। সেইটো ঈশ্বৰৰ উপস্থিতিবিহীন চকুত লগা ছলোমনৰ মন্দিৰতকৈ নিশ্চয় বহুগুণে ভাল, নহয়নে বাৰু? ইয়াতেই আচলতে আমি পুৰণি নিয়মৰ দিনত পবিত্ৰ আত্মাৰ পৰিচৰ্যা আৰু নতুন নিয়মৰ দিনৰ পবিত্ৰ আত্মাৰ পৰিচৰ্যাৰ মাজত থকা পাৰ্থক্যটোও দেখা পাওঁ। সেই সময়ত পবিত্ৰ আত্মা আছিল মানুহবিলাকৰ মাজত, কিন্তু আজিকালি পবিত্ৰ আত্মা থাকে খ্ৰীষ্টীয় বিশ্বাসীজনত। তেওঁ নিজৰ অৱস্থান নিশ্চিতভাৱে সলনি কৰিছে। আজি খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ এইটো এটা ডাঙৰ সুবিধা, কিয়নো আমাত, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীত পবিত্ৰ আত্মা থাকে। যেতিয়াই কোনো এজন লোকে খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰে, তেওঁ পবিত্ৰ আত্মাৰ যোগেৰে নতুন জন্ম লাভ কৰে আৰু তেওঁত পবিত্ৰ আত্মাই স্থিতি লয়। হগ্গয়ৰ দিনৰ সেই হতাশ লোকসকলক ঈশ্বৰে কৈছিল ভয় নকৰিবা। যদি সেই সময়ত তেওঁলোকৰ ভয় কৰিবলগা একো নাছিল, আজি খ্ৰীষ্টীয় বিশ্বাসীজনেও ঈশ্বৰৰ সন্তান হিচাপে ভয় কৰাৰ কোনো কাৰণ নাই, নহয়নে বাৰু? প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুখ্ৰীষ্টক আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? যদিহে গ্ৰহণ কৰিছে, তেনেহ'লে আপোনাৰ লগত অনবৰতেই যে ঈশ্বৰৰ উপস্থিতি আছে সেই কথা বাৰু অনুভৱ কৰি চলিছেনে? আপোনাৰ যে একো ভয় নাই, সেই কথাটো বাৰু আপুনি মনত ৰাখিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে smstb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যাব চলি লোৱা বন্ধু তুমি যিশুৰে নাম, কি ভাবিছা বন্ধু হবাৰ কাম না।
কত না যাই দেহারব পরি জীব যাব চলি লোয়া বন্ধু তুমি যিশুরে নাম দেহারব পরি জীব যাব।